وَلِيَعْلَمَ الَّذِينَ نَافَقُوا وَقِيلَ لَهُمْ تَعَالَوْا قَاتِلُوا فِي سَبِيلِ اللَّهِ أَوْ ادْفَعُوا قَالُوا لَوْ نَعْلَمُ قِتَالًا لَاتَّبَعْنَاكُمْ هُمْ لِلْكُفْرِ يَوْمَئِذٍ أَقْرَبُ مِنْهُمْ لِلْإِيمَانِ يَقُولُونَ بِأَفْوَاهِهِمْ مَا لَيْسَ فِي قُلُوبِهِمْ وَاللَّهُ أَعْلَمُ بِمَا يَكْتُمُونَ
লগতে যাতে মুনাফিক সকলক প্রকাশ কৰিব পাৰে, কাৰণ সিহঁতক কোৱা হৈছিল, আহা তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা প্ৰতিৰক্ষা কৰিবা। তেতিয়া সিহঁতে কৈছিল, যদি যুদ্ধ হ'ব বুলি আমি জানিলোহেঁতেন তেন্তে নিশ্চয় আমি তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন। সেইদিনা সিহঁত ইমানতকৈ কুফুৰীৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই, আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে সেই বিষয়ে আল্লাহ অধিক অৱগত।